গানটো চাগে তোমাৰ বৰ প্ৰিয়। এই যে শুকুলা মেঘবোৰে বৰণ সলাই পৃথিৱীলৈ নামি আহে বৰষুণ হৈ, কি যে আচৰিত তোমাক লগ পোৱা সময়খিনিত বৰষুণে উপচি পৰে চৌপাশ। এতিয়া বৰষুণ মানেই যে তুমি, তুমি এটি মিঠা অনুভূতি মোৰ বাবে। আৰু আবেলি আবেলি লগা মোৰ গধূলিবোৰ এতিয়া স্বপ্নময় হাঁহিৰ সঁফুৰা। শনিবাৰটো আহিলেই চটফটাই মোৰো, তোমাৰ মোৰ মাজত এটা দিন দুটা ৰাতিৰ দূৰত্ব। এই দূৰত্ব বৰ গভীৰ হ'ব ধৰিছে নজনাকৈ। কি যে কথাবোৰ ভাবি আছো, একেখন বাছতে সদায় প্ৰায় একেটা ছিটতে বহি যাওঁ, অথচ তোমাৰ নামটোৱেই যে নাজানো। তোমাক লগ পালেই বৰষুণ যাকে বৰকৈ আমনি কৰে, কিবা ক'ব খুজিও ক'ব নোৱাৰো।
নজনাকে কেতিয়াবা বহু কথাই প্ৰিয় হৈ পৰে, তথাপিও স্বাভিমান হৈ থমকি ৰয় ঘৰুৱাত। সকলো প্ৰকাশৰ পথেই যেন ৰুদ্ধ হৈ যায়। এটি মিঠা গোন্ধই আজি বৰ আমনি কৰিছে, হয়তো শেৱালি ফুলৰ গোন্ধ। অঁ, তাইৰ নামটো বাৰু শেৱালি নেকি? নাই নাই, হ'ব নোৱাৰে, সিমান ধুনীয়া ছোৱালী এজনীৰ নাম শেৱালি জানো হ'ব পাৰে? তথাপিও তাইক ভাল লাগে, ভাল লাগে তাইৰ সান্নিধ্য। শেৱালি হওক বা তগৰে হওক, তাইক কিন্তু মোৰ বৰ ভাল লাগে। তাইক লগ পালেই আকাশৰ বুকু ভেদি নামি আহে এজাক বৰষুণ। বৰষুণ, তাই, মই আৰু আমি সদায় অহা যোৱা কৰা চিটিবাছখন, আমাৰ মাজত যেনে গভীৰ সম্বন্ধ। তাইক লগ পালেই বৰষুণ জাক আহে, আচৰিত লাগে। আকাশখনো অভিমান কৰি সিঁচি দিয়ে এজাক বৰষুণ, ভাৱবোৰ কিবা খেলিমেলি লাগি যায়ো।
ন বাজি পঞ্চল্লিছ মিনিট, তুমি অহাৰ উমানেই নাইচোন। আকাশখনোচোন ফৰকাল, তুমি অহাৰ আগজাননি। মই জানো তুমি আহিলে বৰষুণ জাকো আহিব, বৰ অভিমানী তুমি। নাজানো এয়া তোমাৰ স্বাভিমানো হ'ব পাৰে, সদায় এখন নিজৰ পৃথিৱীতে কি বিচাৰি ফুৰা জানো, ভালেই পোৱা নে বেয়াই পোৱা তাকো নাজানো। তথাপিও কিন্তু তোমাক মোৰ ভাল লাগে, যেন তুমি মোৰ আজন্মৰ চিনাকি। হাতৰ আঙুলিকেইটা দেখিলে কিবা মিউজিচিয়ানৰ দৰে লাগে, নোটেশ্যনৰ টেটুৰ অংকন। বাহ, মোৰ যে টেটু অঁকা ল'ৰাবোৰ দেখিলে কিবা গুণ্ডা গুণ্ডা লাগে, কিন্তু তুমি সম্পূৰ্ণ পৃথক। তুমি বাৰু গান গোৱা নেকি নে মিউজিক কৰা? কথাবোৰচোন ভাবিলেই আউল লাগি যায়।
আজি বৰ সোনকালে আহিলো নেকি? এতিয়াও এঘণ্টা। মই জানো তাই আহিব, নাহিবতো পাৰে, নাই নাই আহিব তাই।
আজি 14 ফেব্ৰুৱাৰী, প্ৰেমৰ প্ৰতীক ভেলেণ্টাইনছ ডে। আজি কিন্তু তোমাক মই তোমাৰ নামটো সুধিমেই, বেয়া পালেও পাবা। গ'ল গৈয়ে চাগে, আজি নেযাওঁ নেকি কলেজলৈ? বহু আশা আছিল, হেঁপাহ আছিল তোমাৰ পৰিচয় সন্ধান কৰা, তোমাৰ নামটো জনাৰ।
হাই, শুনাচোন।
মোক কৈছা?
অঁ, তোমাকে। তোমাৰ নামটো জানিব পাৰিম নেকি?
শেৱালি।
শেৱালি? মোৰ কিন্তু ধাৰণা ভুল নাছিল, তোমাৰ নামটো শেৱালিয়ে হ'ব।
কিবা ক'বা?
হেপী ভেলেণ্টাইনছ ডে'।